ইব্ৰীসকলৰ পতিপত্ৰ তিনি অধ্যায়। যীশু মুচিতকৈ মহান। এইকাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাইসকল, আপোনালোকে যীশুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাচনি আৰু সেই মহাপুৰুষিত ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোকসকলৰ প্ৰতি মুচিত যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীশু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্ৰতি বিশ্বাসী আছিল। কোনো লোকে যেতিয়া গৃহ নিৰ্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নিৰ্মাতাৰ মৰ্যাদা যেনেকৈ অধিক হয়, সেইদৰে ঈশ্বৰে যীশুক মুচিতকৈ অধিক গৌৰৱৰ যোগ্য পাত্ৰৰূপে গণিত কৰিলে। কাৰণ প্ৰত্যেক গৃহ কোনোজনৰ দ্বাৰাই নিৰ্মাণ কৰা হয়, কিন্তু যিজনে সকলোকে নিৰ্মাণ কৰিলে তেওঁ ঈশ্বৰ। মুচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ'ব সেই সকলোৰে সম্বন্ধে মুচিয়ে সাক্ষ্য দি আছিল। কিন্তু পুত্ৰ হিচাপে খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কৰ্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পৰ্কে হাঁহ আৰু গৌৰৱ দৃঢ়কৈ ধৰি ৰাখোঁ, তেনেহ'লে ঈশ্বৰৰ গৃহ আমি বিশ্বাসীসকলেই হওঁ। অবিশ্বাসৰ বিষয়ে সতৰ্ক কৰা। এইকাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে, আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা। এইকাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে, আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা। যেনেকৈ ইজৰাইলীয়াসকলে বিদ্ৰোহৰ দিনত কৰিছিল, মৰুপ্ৰান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা। তাত তোমালোকৰ ওপৰ পুৰুষসকলে 40 বছৰ ধৰি মোৰ কাৰ্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্ৰোহ কৰিছিল। গতিকে মই এই জাতিত বিৰক্ত হলোঁ। মই ক'লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক, তেওঁলোকে মোৰ পথ নাজানিলে। তাতে মই ক্ৰোধ হৈ সেই শপত খালোঁ, এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব। ভাইসকল, তোমালোকে সতৰ্কতাৰে চলিবা, যাতে কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়। যি সময়লৈকে আজি বোলা সময় আছে, সেই সময়লৈ আপোনালোকে প্ৰতিদিনে এজনে আনজনক উৎসাহ দিয়ক, যাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ চলনাত পৰি কঠিন নহওক। আৰম্ভণিতে খ্ৰীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকোঁ, তেনেহ'লে আমি খ্ৰীষ্টৰ সহভাগী। এই বিষয়ে ইয়াকে কোৱা হৈছে, আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহ'লে তোমালোকৰ হৃদয় কঠিন নকৰিবা। যেনেকৈ ইজৰাইলীসকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল, কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেওঁলোক সেইসকল লোকেই নহয়নে যিসকলক মুচিয়ে মিছৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল? ঈশ্বৰে 40 বছৰ ধৰি কাৰ ওপৰতে বা ক্ৰোধ আছিল? সেই লোকসকলৰ ওপৰতে নহয়নে, যিসকলে পাপ কৰিছিল আৰু যিসকলৰ মৃতদেহ মোৰ প্ৰান্তত পৰি আছিল? ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব? যিসকল অবাধ্য তেওঁলোকৰ বিৰুদ্ধে নহয়নে? ইয়াতে আমি দেখোঁ যে অবিশ্বাসৰ কাৰণে তেওঁলোক সোমাব নোৱাৰিলে।